एया आकाख भने। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্ৰস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। দেশত দুগ্ধ উৎপাদন বিগত 10 বছৰত 63% বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ 9 লাখতকৈও অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ৰাজ্যখনৰ বাবে 7খন ৰেলগাড়ী চলাচলৰ শুভাৰম্ভ কৰে আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি নৱম্বৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ উচিতভাৱে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্ৰস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ উপকূলৰক্ষী কামাণ্ডাৰৰ সন্মিলনত অংশ লৈ দিয়া ভাষণত শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা বাহিনীসমূহ দেশৰ সুৰক্ষাৰ প্ৰতি আহিব পৰা বিভিন্ন ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সাজু হৈ থকা উচিত। তেওঁ কয় যে বৰ্তমান সময়ত প্ৰত্যাহ্বানসমূহ পৰিৱৰ্তনশীল হোৱা হেতুকে অধিক প্ৰস্তুতিৰ প্ৰয়োজন। তেওঁ লগতে স্বয়ংক্ৰিয় সুৰক্ষা ব্যৱস্থা সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীসিঙে কয় যে বৈদ্যুতিন সমৰসজ্জাৰ সাম্প্ৰতিক সময়ত বাস্তৱসন্মত পন্থা হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সজদেৱাই কয় যে এই নতুন কাৰ্যালয়টো কেৱল এটা কৰ্মস্থলীয়ে নহয়, বৰং ই হৈছে দলৰ সাংস্কৃতিক তথা মূল্যবোধক ইয়াৰ কৰ্মকৰ্তাসকলৰ মাজত পোষণ কৰা এটা কেন্দ্ৰ। তেওঁ এই নতুন কাৰ্যালয়টোৰ উদ্বোধক দিল্লীত বিজেপিৰ যাত্ৰাৰ এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। উদ্বোধনী অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি দলৰ জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্মকৰ্তাসকল উপস্থিত থাকিব। দেশত দুগ্ধ উৎপাদন বিগত 10 বছৰত 63% বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। 10 বছৰ পূৰ্বে দুগ্ধ উৎপাদন 186 নিযুত টনৰ পৰা সম্প্ৰতি 239 নিযুত টনলৈ বৃদ্ধি হৈছে। ভাৰতে বিশ্বৰ মুঠ দুগ্ধ উৎপাদনৰ 1/4 উৎপাদন কৰি অৰিহণা যোগাই আছে। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে দুগ্ধখণ্ডই দেশৰ অৰ্থনীতিলৈ 5% বৰঙণি যোগোৱাৰ লগতে 8 কোটিতকৈও অধিক কৃষকক প্ৰত্যক্ষভাৱে সংস্থাপন দিছে। যোৱা দশকটোত প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে গাখীৰৰ পৰ্যাপ্ততাও বৃদ্ধি পাইছে। 2023-24 বৰ্ষত গাখীৰৰ জনমূৰি যোগান 48% বৃদ্ধি পাইছে। এই বছৰটোত প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে 471 গ্ৰামকৈ গাখীৰ উৎপাদন কৰা হৈছে আৰু এই পৰিমাণ আন্তঃৰাষ্ট্ৰীয় পৰিমাণতকৈ অধিক। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই কৈছে যে সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈকে 9 লাখতকৈও অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। নতুন দিল্লীত আয়োজিত এটা স্বাস্থ্য অভিৱৰ্তনত শ্ৰীনাড্ডাই কয় যে দেশৰ 3,60,00,000 লোকৰ এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু 2 অক্টোবৰৰ ভিতৰত এই সংখ্যা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বাস্থ্য ক্ষেত্ৰৰ দৃষ্টিভংগী সৰ্বাত্মক হৈ পৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰিৱৰ্তন কেইটামান বছৰত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ'ব বুলি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। শ্ৰীবৈষ্ণৱে কয় যে দেশত বৈদ্যুতিন উৎপাদন ব্যৱস্থা দ্ৰুতগতিত বিকশিত হৈছে। প্ৰতি সপ্তাহতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বিকাশ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি ৰাজ্যখনৰ বাবে 3খন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকে ধৰি 7খন ৰেলগাড়ী চলাচলৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰেলকেইখনে মুজাফৰপুৰৰ পৰা সৰলাপল্লী, দৰভংগাৰ পৰা মাদাৰ জংচন আৰু চাপ্ৰাৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেলক সংযোগ কৰিব। ৰেলমন্ত্ৰী শ্ৰী বৈষ্ণৱে আজি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আৰু ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে পাটনা জংচনৰ পৰা এই ৰেলকেইখনৰ চলাচল শুভাৰম্ভ কৰে। নাৱাদা, ইছলামাপুৰ, বক্সা আৰু জাজা নগৰক সংযোগ কৰি 4খন যাত্ৰীবাহী ৰেলৰো আজি শুভাৰম্ভ কৰা হয়। অমৃত ভাৰত ৰেলগাড়ীকেইখনৰ শুভাৰম্ভৰ লগে লগে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত হ'ব বুলি আশা কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত ৰেলমন্ত্ৰী শ্ৰী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ লগতে সমগ্ৰ দেশৰ উন্নয়নৰ বাবে বৃহৎ পৰিকল্পনা লৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ৰাজ্যখনত ভালেসংখ্যক ৰেল প্ৰকল্প সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
पहले जहां मात्र 1,000 करोड़ रुपए का बजट होता था, आज वहां पे 10,000 करोड़ रुपए का बजट है। तो एक बहुत बड़ी, एक मोदी जी ने देश के विकास के लिए, बिहार के विकास के लिए एक बहुत बड़ी अवधारणा हमारे सामने रखी। जहां पहले कुछ ही गिने चुने प्रोजेक्ट्स हो पाते थे, आज मोदी जी के समय में 1,00,000 करोड़ रुपए के प्रोजेक्ट्स बिहार में आज चल रहे हैं।
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টিৰ সংস্কাৰে ভাৰতক পৰোক্ষ কৰ ব্যৱস্থা সৰলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা 22 ছেপ্টেম্বৰত এই নতুন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে আৰু জনসাধাৰণে বৰ্তমান জি এছ টিৰ সংস্কাৰৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই নতুন ব্যৱস্থাৰ অধীনত জি এছ টি পৰিষদে পূৰ্বৰ 5%, 12%, 18% আৰু 28% জি এছ টিৰ সৰলীকৰণ কৰি ইয়াক বৰ্তমান 5% আৰু 18% কৰিছে। সামগ্ৰী আৰু সেৱাৰ বিস্তৃত ক্ষেত্ৰত কৰৰ বোজা হ্ৰাস কৰাৰ জৰিয়তে জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে কেতবোৰ খাদ্য সামগ্ৰীৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ প্ৰয়াস কৰিছে। এই অনুসৰি পিজ্জা, ব্ৰেড, খাখৰা আৰু চাপাতিত থকা জি এছ টিৰ পূৰ্বৰ 5%ৰ পৰা বৰ্তমান সম্পূৰ্ণৰূপে কৰমুক্ত কৰা হৈছে। একেদৰে পৰাঠা আৰু পাৰোটাৰ পৰাও পূৰ্বৰ 18% জি এছ টি বৰ্তমান সম্পূৰ্ণৰূপে ৰাহি কৰা হৈছে। তদুপৰি চচ আৰু মেয়নিজৰ দৰে সামগ্ৰীৰ জি এছ টি 12%ৰ পৰা 5%লৈ হ্ৰাস কৰিছে। জনসাধাৰণৰ দৈনন্দিন ব্যয় ৰাহি কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে। জনসাধাৰণক সুলভ খাদ্য, দৈনন্দিন পৰিপুষ্টি নিশ্চিত কৰাৰ উপৰি পৰিয়ালসমূহক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে এই ব্যৱস্থা লোৱা হৈছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰা জিলাত অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই পদক্ষেপে আওহতীয়া অঞ্চলটোত কৃষি খণ্ডক উৎসাহিত কৰাৰ লগতে কৃষি উদ্যমীসকলকো সহায় কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 2025-26 বৰ্ষৰ বাজেটত 6 বছৰৰ বাবে দেশৰ 100খন অভিলাষী কৃষি জিলা বিকশাই তোলাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অহা মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। নিম্ন শস্য উৎপাদনৰ পৰিমাণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত লক্ষ্য ৰাখি অভিলাষী কৃষি জিলাসমূহ বাছনি কৰা হৈছে। ভিয়েটনামত টাইফুন বুবালয়ৰ ফলত 8 লোকৰ মৃত্যু হোৱাৰ লগতে 17 লোক সন্ধানহীন হৈছে। ভিয়েটনামৰ বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত এই বতাহজাকে দেশখনৰ উত্তৰ অঞ্চলৰ কেন্দ্ৰীয় উপকূলৰ দিশে গতি কৰাৰ ফলত সমুদ্ৰৰ ঢৌ 8 মিটাৰ পৰ্যন্ত ওপৰলৈ উঠে। দেশখনৰ 17 মাছমৰীয়া সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। দেশখনৰ বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে 28,500ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এদিন পূৰ্বে ফিলিপাইনছত টাইফুনৰ ফলত প্ৰচণ্ড ধুমুহা বৰষুণত কমেও 10 লোকৰ মৃত্যু হৈছিল। দেশখনৰ বতৰ বিজ্ঞান সংস্থাটোৱে জনোৱা মতে ইয়াৰ ফলত প্ৰচণ্ড ধুমুহা, প্ৰবল বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বাৰ্মাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি নৱম্বৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে 147 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 4টা বলত 5টা উইকেটৰ বিনিময়ত 150 ৰাণ কৰে। ভাৰতৰ হৈ তিলক বাৰ্মাই 69 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শিৱম ডুবে 33 আৰু সঞ্জু সিসমনে 24 ৰাণৰ বৰঙণি আগবঢ়াই পাকিস্তানৰ হৈ ফাহিম আশ্ৰফে 3টা উইকেট দখল কৰাৰ লগতে শ্বাহিন আফ্ৰিদিয়ে আৰু আবৰাৰ আহমেদে 1টাকৈ উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে খাই খাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্ৰস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। দেশত দুগ্ধ উৎপাদন বিগত 10 বছৰত 63% বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ 9 লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ৰাজ্যখনৰ বাবে 7খন ৰেলগাড়ী চলাচলৰ শুভাৰম্ভ কৰে আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি নৱম্বৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।